এইটো আকাশবাণী কহিমা আজি ভুজৰ লগা খবৰ পঢ়ি আছে সংগীতা শৰ্মা। চিফ মিনিষ্টাৰ নিফি ৰিঅ'ৰ পৰা যোৱাকালি ৰেডোডেনড্ৰন হল পুলিচ কমপ্লেক্স চুমুকি দিমাতে সব হেডছ অব ডিপাৰ্টমেণ্টছবিলাক লগতে থাকিয়া একটা মিটিং সময়তে হৰ্ণবিল ফেষ্টিভেল লগা 25th এডিশ্যন লগা পুৰা পুৰি কাম লগা উন্নতিকে ৱাপছ চাই দিছিলে। এইটো মিটিংতে কথা কৈ দিয়াতে চিফ মিনিষ্টাৰ নিফি ৰিঅ'ৰ পৰা হৰ্ণবিল ফেষ্টিভেল লগা তৈয়াৰীবিলাক কৰি থাকাতে ভেনিউ ইয়া জাগাকে আৰু সুন্দৰ বনাই দিবলৈ আৰু খা লগা ব্যৱস্থা আৰু দুচৰা কথাবিলাকে আৰু ভাল বনাই দিবলৈ সুঝাৱ দিছিলে। বেলেগ বেলেগ প্ৰজেক্টছবিলাক লগা সব উদঘাটনবিলাক ৰাখি দিয়া সময়তেহে থাকিব বুলি টিঅ'পৰা জনাই দিছিলে। আগতে টিঅ'পৰা হৰ্ণবিল ফেষ্টিভেল লগা একটা বুকলেট লগতে হৰ্ণবিল ফেষ্টিভেল লগা 25th এডিশ্যন ওপৰতে একটা কমেমৰেটিভ কইন লঞ্চ কৰি দিছিলে। চিএম নিমিতে এডভাইজাৰ আবু মেথাপৰা হৰ্ণবিল কাৰণে ৰাখি দিয়া ইভেণ্টছবিলাক জনাই দিছিলে। ডেপুটি চিএম টি আৰ জিলিয়াংপৰা নেশ্যনেল হাইৱে লগা অৱস্থা ওপৰতে কথা কৈ দিছিলে। এইটো ফেষ্টিভেল আগতে ৰাস্তা লগা কাম পূৰা কৰি দিবলৈ টিঅ'পৰা জোৰা ডিপাৰ্টমেণ্টকে অনুৰোধ কৰি দিছে। টুৰিজম মিনিষ্টাৰ তেমজেন ইমনা আলংপৰা টুৰিজম হৰ্ণবিল ফেষ্টিভেল মোবাইল এপ্লিকেশ্যন লগা একটা পূৰা জানকাৰী দিছিলে, যোনটোকে জল্দিহে চুৰু কৰি দিবলৈ আছে। চিফ ছেক্ৰেটাৰী জে আলমপৰা হৰ্ণবিল ফেষ্টিভেল কাৰণে জাৰি থকা বেলেগ বেলেগ তৈয়াৰীবিলাক লগা একটা পূৰা জানকাৰী দিছিলে। টুৰিষ্ট খান লগা সুৰক্ষা এনচিয়ৰ কৰি দিবলৈ কাৰণে চিফ ছেক্ৰেটাৰীৰ পৰা জোৰা অফিচাৰ্ছ খানকে কৈ দিছিলে। হেলথ আৰু ফেমিলি ৱেলফেয়াৰ মিনিষ্টাৰ পাইৱাং কনিয়াক পৰা ডিষ্ট্ৰিক্ট হস্পিটেল মন লগা মুফচল কৰিছে। কনিয়াক পৰা কৈছে হস্পিটেল লগা ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু উন্নতি কামবিলাক লগা মছলা ওপৰতে ডিপাৰ্টমেণ্ট লগা কমিবিলাকে চাই দিবলৈ কাৰণে টিঅ'পৰা হস্পিটেল লগা মুফচল কৰি দিছে। টিঅ'পৰা কৈছে ষ্টেট পৰা মেডিকেল ডক্টৰ্ছ আৰু বিশেষ কৰি স্পেচিয়েলিষ্ট ডক্টৰ্ছ খান লগা কমি চামনা কৰি আছে আৰু এইটো কমিকে পূৰা কৰি দিবলৈ কাৰণে চৰকাৰৰ পৰা পাৰিয়া চব কচিছ কৰি দি আছে। এইটো ডিষ্ট্ৰিক্টে ফুড ছেফটি আৰু ড্ৰাগছ কণ্ট্ৰলকে বিচাৰি দিব বুলি মিনিষ্টাৰে কৈ দিছে। মহাৰাষ্ট্ৰ এছেম্বলি ইলেকশ্যনছতে বিজেপি, শিৱসেনা আৰু নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টী চামিল থাকিয়া বিজেপি লেড মহায়ুতি কলিশ্যন পৰা টোটেল 288 ছিটছ লগা 230 ছিটছবিলাক জিতি লৈছে। বিজেপিৰ পৰা 132 ছিটছ জিতিছে, যেতিয়া শিৱসেনা আগে থাকিয়া একনাথ সিন্ডেৰ পৰা 57 ছিটছ আৰু পাৱাৰ আগে থাকিয়া এনচিপিৰ পৰা 41 ছিটছবিলাক জিতি লৈছে। কংগ্ৰেছ পৰা 16 ছিটছ জিতিছে, এনচিপি শৰদ পাৱাৰ গ্ৰুপ পৰা 10 ছিটছ জিতিছে। ঝাৰখণ্ডে মুক্তি মৰ্চা আগে থাকিয়া ইণ্ডিয়া ব্লক পৰা পূৰা পূৰি 81 ছিটছ লগা 56 ছিটছবিলাক জিতি লৈছে। জে এম এম পৰা 30 ছিটছ জিতিয়া কংগ্ৰেছ পৰা 16 ছিটছ জিতি লৈছে। বিজেপিৰ পৰা 21 ছিটছ জিতিছে। ইণ্ডিয়া এলায়েন্সতে জে এম এম, কংগ্ৰেছ, ৰাষ্ট্ৰীয় জনতা দল আৰু কমিউনিষ্ট পাৰ্টী অফ ইণ্ডিয়া, মাৰ্কচিষ্ট লেনিনিষ্ট চামিল আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা আজি ফুজিৰ 11 বজাতে আকাশবাণী ওপৰতে মন কী বাত কাৰ্যক্ৰমতে দেশ আৰু দেশ বাহাৰতে থাকিয়া মানুহখন লগতে টিঅ' লগা ভাৱনা বিচাৰবিলাক বাতি দিবলৈ আছে। এইটোবাৰ মহিনাতে থাকিয়া এইটো ৰেডিঅ' কাৰ্যক্ৰম লগা 116 এপিছড হবলৈ আছে। এইটো কাৰ্যক্ৰমকে আকাশবাণী আৰু দূৰদৰ্শন লগা পূৰা নেটৱৰ্কতে, এ আই আৰ নিউজ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপতে প্ৰচাৰণ কৰি দিয়া হ'ব। এইটোকে এ আই আৰ নিউজ, ডি ডি নিউজ, প্ৰাইম মিনিষ্টাৰ্ছ লগা অফিচ আৰু ইনফৰমেশ্যন আৰু ব্ৰডকাষ্টিং মিনিষ্ট্ৰী লগা ইউটিউব চেনেলছবিলাকতে ভি লাইভ ষ্ট্ৰীম কৰি দিয়া হ'ব। আকাশবাণীৰ পৰা এইটো কাৰ্যক্ৰমকে হিন্দী ব্ৰডকাষ্ট পাছতে লগে লগে ৰিজনেল ভাষাবিলাকতে ব্ৰডকাষ্ট কৰি দিব। 30 ষ্টেটছতে 2 লোকসভা ছিটছ আৰু 46 এছেম্বলি ছিটছ লগা বাই ইলেকশ্যনছ কাৰণে যোৱাকালি কাউণ্টিং থাকিছিলে। কংগ্ৰেছ পাৰ্টী লিডাৰ প্ৰিয়ংকা গান্ধী ভাদ্ৰা কেৰালা লগা ৱায়ানন্দ পাৰ্লিয়ামেণ্টাৰী কনষ্টিটিউশ্যন পৰা জিতিছে। একে সময়তে আছাম এছেম্বলি বাই পলতে এন ডি এ পৰা চব 5 এছেম্বলি ছিটছবিলাক জিতি লৈছে। বিজেপিৰ পৰা 3 ছিটছ জিতিছে, যেতিয়া এলাইছ আছাম গণ পৰিষদ পৰা আৰু ইউনাইটেড পিপলছ পাৰ্টী লিবাৰেল পৰা 1 ছিটছ জিতিছে। মেঘালয়তে ৰুলিং এন পি পিৰ পৰা থকা 1 গম্বেগ্ৰি ছিটছ জিতি লৈছে। ৰাজস্থানতে ৰুলিং বিজেপিৰ পৰা 7 ছিটছবিলাক জিতিছে। ৱেষ্ট বেংগলতে ৰুলিং তৃণমূলৰ পৰা চব 6 ছিটছবিলাক জিতি লৈছে। বিহাৰতে ৰুলিং এন ডি এৰ পৰা 4 বি এছেম্বলি ছেগমেণ্টে বাই পল জিতি লৈছে। পঞ্জাৱতে 4 ছিটছতে ৰুলিং এ এ পিৰ পৰা 3 ছিটছ জিতিছে, যেতিয়া কংগ্ৰেছ পৰা 1 ছিটছ জিতিছে। কর্ণাটকাতে রুলিং কংগ্রেস পরা তিনটা বি সিট জিতি লৈছে। ছত্তিশগড়তে রুলিং বিজেপি পরা রায়পুর সিটি সাউথ এসেম্বলি বাইপল জিতি লৈছে। সরকার পরা পার্লামেন্ট লগা উইন্টার সেশন আগেতে আজি একটা অল পার্টি মিটিং রাখি দিয়ে আছে। এই মিটিংকে ডিফেন্স মিনিষ্টার রাজনাথ সিং পরা চলাই দিবল আছে। এই মিটিংটি সরকার পরা লোকসভা আর রাজ্যসভাকে ঠিক পরা কাম করব দিব পারিব কারণে সব পলিটিক্যাল পার্টিস বিলাক পরা সহযোগ মাঙিবলে আছে। এই উইন্টার সেশন সোমবার পরা শুরু হয়ে যাবলে আছে আর ডিসেম্বর মহিনা লগা বিশ তারিখ তাক জারি থাকিবলে আছে। এইটার আজি ফুজির লগা আগামী খবর শেষ করে আছে। ভাল দিন থাকিবে।